জোহানে লিখা শুভবাৰ্তা 21 অধ্যায়। গালিল সাগৰৰ তীৰত যীশুৱে কেইজনমান শিষ্যক দৰ্শন দিয়া। এই সকলোবোৰ ঘটি যোৱাৰ পাছত যীশুৱে নিজকে তিবিৰিয়া সাগৰৰ দাঁতিত শিষ্যসকলৰ সন্মুখত দেখা দিলে। এইভাৱে যীশুৱে পুনৰ শিষ্যসকলক দৰ্শন দিলে। চিমুন পিতৰ আৰু জাক ডিডুমু বোলে সেই থুমা আৰু গালিল প্ৰদেশৰ কানা নগৰত থকা নথনেল আৰু চিবুদিয়াৰ পুতেক দুজন আৰু আন দুজন যীশুৰ শিষ্য, এওঁলোক সকলোৱে একে ঠাইতে আছিল। চিমুন পিতৰে তেওঁলোকক ক'লে, মই মাছ মাৰিবলৈ যাওঁ। তেওঁলোকে ক'লে, আমিও তোমাৰ লগত যাওঁ। এইবুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল, কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে। পাছত ৰাতিপুৱালত যীশু বামত থিয় হ'ল, কিন্তু তেওঁ যে যীশু ইয়াক সেই শিষ্যকেইজনে নাজানিলে। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে, হেৰ যুৱকসকল, তোমালোকৰ লগত কিবা খোৱা বস্তু আছেনে? তেওঁলোকে তেওঁক উত্তৰ দিলে, নাই। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল। মাছৰ ভৰত জাল টানি তুলিবলৈ নোৱাৰিলে। তেতিয়া যীশুৰ প্ৰিয় শিষ্যই পিতৰক ক'লে, এওঁৱেই প্ৰভু। যেতিয়া চিমুন পিতৰে এই কথা শুনিলে যে এওঁৱেই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজে জাপ মাৰি সাগৰত পৰিল। কিন্তু তেওঁ সাধাৰণভাৱে কাপোৰ পিন্ধি আছিল। কিন্তু আন শিষ্যকেইজনে মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল। তেওঁলোক বামৰ পৰা 200 হাতমান অধিক আঁতৰত আছিল। পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে। যীশুৱে তেওঁলোকক ক'লে, এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ। তেতিয়া চিমুন পিতৰে নাৱত উঠি 102 কুৰি 13টা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে। ইমানবোৰ মাছ লাগিলতো জাল নাফাটিল। যীশুৱে তেওঁলোকক ক'লে, আহা, তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি। তেতিয়া তেওঁৱেই যে প্ৰভু ইয়াকে জানে তুমিনো কোন, এইবুলি সুধিবলৈ শিষ্যসকলৰ মাজৰ কোনো এজনৰ সাহ নহ'ল। পাছত যীশুৱে আহি পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে। মৃতলোকৰ মাজৰ পৰা উঠাৰ পাছত এইদৰে তৃতীয়বাৰ যীশুৱে শিষ্যসকলক দৰ্শন দিলে। যীশুৱে পিতৰক প্ৰশ্ন ধৰা আৰু আদেশ দিয়া। তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত যীশুৱে চিমুন পিতৰক সুধিলে, হে জোহানৰ পুতেক চিমুন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, মই যে আপোনাক প্ৰেম কৰোঁ আপুনি জানে। যীশুৱে তেওঁক ক'লে, মোৰ মেৰ পোৱালীসকলক চৰুৱা। পুনৰ দ্বিতীয়বাৰ তেওঁ সুধিলে, হে জোহানৰ পুতেক চিমুন, তুমি মোক প্ৰেম কৰানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে। যীশুৱে তেওঁক ক'লে, মোৰ মেৰবোৰ প্ৰতিপালন কৰা। তৃতীয়বাৰ তেওঁ সুধিলে, হে জোহানৰ পুতেক চিমুন, তুমি মোক প্ৰেম কৰানে? পিতৰে অসন্তোষ কৰি ক'লে, তেওঁ কিয় আকৌ তৃতীয়বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱানে? ইয়াকে ভাবি তেওঁক ক'লে, হে প্ৰভু, আপুনি সকলো জানে, মই যে আপোনাক প্ৰেম কৰোঁ আপুনি জানে। যীশুৱে তেওঁক ক'লে, মোৰ মেৰবোৰক চৰুৱা। মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকাকালত নিজে নিজৰ কঁকাল বান্ধি যলৈকে ইচ্ছা তলৈকে গৈছিলা, কিন্তু যেতিয়া তুমি বুঢ়া হ'বা তেতিয়া হাত মেলিবা আৰু আন লোকে তোমাৰ কঁকাল বান্ধি তোমাৰ যলৈ যাবলৈ ইচ্ছা নাই তলৈকে তোমাক লৈ যাব। তেতিয়া যীশুৱে এই সকলো কথাৰে বুজাই দিলে যে তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীশুৱে তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তেতিয়া পিতৰে মুখ ঘূৰাই যিজনে ৰাতিৰ ভোজনৰ সময়ত যীশুৰ বুকলৈ হাউলি গৈ সুধিছিল, হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে সোধাই দিব? যীশুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে। তাতে পিতৰে তেওঁক দেখি যীশুক সুধিলে, হে প্ৰভু, এই মানুহজনৰ কি অৱস্থা হ'ব? তেতিয়া যীশুৱে ক'লে, মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো ইচ্ছা কৰোঁ, তেনেহ'লে তাৰ পৰা মোৰ কি হ'ব? তুমি মোক অনুসৰণ কৰা। এই কথাই ভাইসকলৰ মাজত বিয়পি গ'ল। সেই শিষ্য নমৰিব বুলি যীশুৱে তেওঁক কোৱা নাছিল, কিন্তু মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰোঁ, তেনেহ'লে তাত তোমাৰ কি কাম? অকল ইয়াকেহে কৈছিল। যিজনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে এওঁৱেই সেই শিষ্য। আমি জানো যে তেওঁৰ সাক্ষ্য সত্য। ইয়াৰ বাহিৰেও যীশুৱে বহু কৰ্ম কৰিলে। সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ'লে যিমানবোৰ পুস্তক হ'ব, বোধ কৰোঁ সিমানবোৰ পৃথিৱীটো নধৰিব।